এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো মৰমি কাশ্যপে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ তিতম সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৰোহত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ অধ্যাপক এম জগদেশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁৰ সমাৱৰ্তন ভাষণত অধ্যাপক কুমাৰে কয় যে ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ দৰে আমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহো সংবিধানৰ আদৰ্শৰে পৰিচালিত হয়। তেওঁ শিক্ষাৰ্থীসকলক প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ আহান জনায়। দীক্ষান্ত সমাৰোহত সভাপতিত্ব কৰি ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে এনে সমাৱৰ্তন সমাৰোহে শিক্ষাৰ্থীসকলক সমাজ আৰু দেশৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াত মুখ্য ভূমিকা পালন কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে। অহা 7 জানুৱাৰীলৈ 12-দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই গ্ৰন্থমেলাত ৰাজ্য আৰু বহিৰাজ্যৰ 118টা প্ৰকাশন গোষ্ঠীসহ 350খন বিপণীয়ে অংশগ্ৰহণ কৰিছে। অহা 31 ডিচেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত এই বছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা বিশিষ্ট সাহিত্যিক ইয়াছে দৰ্জে থংছিক প্ৰদান কৰা হ'ব। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত সদ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চানমাৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সমন্বিতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে শ্ৰী সোণোৱালক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী স্মাৰক, পাটৰ চেলেং চাদৰ, গামোচা, এৰিচোলা, সম্বৰ্ধনা পত্ৰ আৰু নগদ 25,000 টকা। প্ৰতিমা বৰুৱা পাণ্ডেৰ দ্বাবিংশ তিতম স্মৃতি দিৱসৰ আজিৰ এই অনুষ্ঠানত সদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হাঞ্চু আৰু আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে সোণোৱাল কছাৰী সমাজৰ লোক সংস্কৃতিক প্ৰসাৰ আৰু প্ৰচাৰেৰে সমৃদ্ধ কৰাৰ স্বীকৃতিস্বৰূপে ডিব্ৰুগড়ৰ টিংখঙৰ দুৰ্গেশ্বৰ সোণোৱালক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পৰ্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মাৰ্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এসপ্তাহ ধৰি চিকিৎসালয়খনত সংৰক্ষণ কৰা হৈছিল। নতুন দিল্লীস্থিত মাৰ্কিন দূতাবাসে বেৰীৰ পৰিয়ালৰ সন্মতি সাপেক্ষে মৃতদেহৰ অন্তিম সংস্কাৰ নগাঁৱতে সম্পন্ন কৰাৰ বাবে অনুমতি দিয়ে আৰু সেই অনুসৰি আজি খ্ৰীষ্টীয় ৰীতি নীতি অনুসৰি তেওঁৰ শৱদেহ সমাধিস্থ কৰা হয়। উল্লেখযোগ্য যে কেইবাখনো দেশ মটৰচাইকেলেৰে ভ্ৰমণ কৰি 8 দিন পূৰ্বে লামডিঙৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন ট্ৰাকে বেৰীক খুন্দিওৱাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। যোৱা শনিবাৰে কলিয়াবৰ চাহ বাগিচাৰ এজন শ্ৰমিক বাঘৰ আক্ৰমণত নিহত হোৱাৰ পাছত বন বিভাগে এই নৰখাদক বাঘটো ধৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। চালনা সংবনদলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ উদ্ধৃতি দি আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বন বিভাগে বনাঞ্চলৰ সমীপত এটা পিঞ্জৰা স্থাপন কৰিছে আৰু বাঘটোৰ গতিবিধি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে যোৱা 10 দিনত কলিয়াবৰ চাহ বাগিচাৰ 3জনকৈ শ্ৰমিকক নৰখাদক বাঘটোৱে আক্ৰমণ কৰিছিল। ইয়াৰে এজন শ্ৰমিকৰ চিহ্ন মুণ্ড পাছত উদ্ধাৰ কৰা হৈছিল। লক্ষীৰাম ভূমিজ নামৰ আন এগৰাকী প্ৰাক্তন শ্ৰমিক এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। কেৰালাত অনুষ্ঠিত 27 সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেপাক টক্ৰ চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত কোৱাড ইভেণ্টৰ ফাইনেলত অসমে মণিপুৰক 2-1 ছেটত পৰাস্ত কৰে। ছেমি ফাইনেলত অসমে মণিপুৰক পৰাস্ত কৰিছিল। আনহাতে ছোৱালী দলটোৱে দলগত শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাখনৰ কোৱাড ইভেণ্টত অসমৰ ল'ৰাৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰে। ফাইনেলত অসম বিহাৰৰ হাতত পৰাজিত হয়। শিক্ষাবিদ তথা গণিতজ্ঞ জগন্নাথ দাসৰ আজি বৰপেটাৰ আমবাৰী হাতীত থকা নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 94 বছৰ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া 6 বজাত।